وَلْتَكُنْ مِنْكُمْ أُمَّةٌ يَدْعُونَ إِلَى الْخَيْرِ وَيَأْمُرُونَ بِالْمَعْرُوفِ وَيَنْهَوْنَ عَنِ الْمُنْكَرِ وَأُولَئِكَ هُمُ الْمُفْلِحُونَ
আৰু তোমালোকৰ মাজত এনেকুৱা এটা দল হোৱা উচিত যিসকলে কল্যাণৰ ফালে মানুহক আহ্বান কৰিব আৰু সৎকৰ্মৰ নিৰ্দেশ দিব আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰিব আৰু তেওঁলোকেই হ'ব সাফল্যমণ্ডিত